গীতমালা 150 অধ্যায়। তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা, ঈশ্বৰৰ পবিত্ৰ স্থানত তেওঁৰ প্ৰশংসা কৰা, তেওঁৰ শক্তিৰে গঢ়া আকাশমণ্ডলত তেওঁৰ প্ৰশংসা কৰা, তেওঁ মহৎ কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰা, তেওঁৰ প্ৰচুৰ মহিমাৰ কাৰণে তেওঁৰ প্ৰশংসা কৰা, হিঙা বাদ্যৰে তেওঁৰ প্ৰশংসা কৰা, নেবল আৰু বীণাৰে তেওঁৰ প্ৰশংসা কৰা, সঞ্জৰি লৈ নাচি নাচি তেওঁৰ প্ৰশংসা কৰা, তাৰ যুক্ত বাদ্যযন্ত্ৰ আৰু বাঁহীৰে তেওঁৰ প্ৰশংসা কৰা, কৰতালৰ উচ্চ ধ্বনিৰে সৈতে তেওঁ প্ৰশংসা কৰা, কাণ ফাটি যোৱা কৰতালৰ ধ্বনিৰে তেওঁ প্ৰশংসা কৰা, শ্বাসযুক্ত সকলো প্ৰাণীয়েই যীহোৱাৰ প্ৰশংসা কৰক, তোমালোকে যীহোৱাৰ প্ৰশংসা কৰা।